আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই ভক্তিবচন অনুষ্ঠান আৰম্ভ কৰা আজি বহুদিন হৈ গ'ল। আপুনি যদি এই অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে, তেনেহ'লে আমাৰ এই অনুষ্ঠান সম্বন্ধে আপোনাৰ এটা স্পষ্ট ধাৰণা হৈ গৈছে। আমিনো কি কথা কওঁ, কেনেধৰণে আলোচনা আগবঢ়াওঁ, সেই কথা এতিয়া আপুনি নিশ্চয় সহজে অনুমান কৰিব পৰা হৈছে। গতিকে এতিয়া আমি কি ক'ম সেইটো আপুনি নিশ্চয় অনুমান কৰিছে। এৰা, আপোনাৰ অনুমান ঠিক। আমি এতিয়া আপোনাক এটা অনুৰোধ জনাব খুজিছোঁ, আমাৰ এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাই যেন। এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত জনাওক, অনুষ্ঠান শুনি আপোনাৰ কিবা উপকাৰ যদি হৈছে জনাওক, খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা সুধিবলগীয়া কথা থাকিলেও আমালৈ লিখক। আপোনাৰ পৰা চিঠি এখন পালে আমি অতিশয় আনন্দিত হ'ম। কিন্তু চিঠি লিখিবলৈ ঠিকনাটোও জানিব লাগিব, নহয় জানো? আমাৰ ঠিকনাটো হৈছে
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ জনাইছোঁ, কাৰণ তুমি আমাক আৰু এটা নতুন দিন দেখিবলৈ দিলা। তুমি আমাক ইমান আশীৰ্বাদ কৰি আহিছা যে আমি গণনা কৰি শেষ কৰিব নোৱাৰোঁ। কিন্তু আমি আচলতে তোমাৰ পৰা কোনো আশীৰ্বাদ পোৱাৰ যোগ্য নহওঁ। তুমি দয়া, অনুগ্ৰহ আৰু কৰুণাৰ আকৰ বাবেহে আমাক এনেদৰে কৃপা কৰি আহিছা। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক নৰকৰ পৰা ৰক্ষা কৰি অনন্ত জীৱন দিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা, যাতে তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ, তোমাৰ সন্তান হ'ব পাৰোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছোঁ। তুমি আমাক বুজোৱা, আমাক শিকোৱা, আমাক বিশেষভাৱে কথা কোৱা। আমাৰ এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান প্ৰেম, মহান অনুগ্ৰহ প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলো, আমেন। প্ৰিয় শ্ৰোতা, আজি আমি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? এইখনেই হৈছে বাইবেলৰ একেবাৰে শেষৰখন পুস্তক, আৰু এই পুস্তকত শেষৰ কালত ঘটিবলগীয়া ঘটনাৰ কথা আমাক জনাই দিয়া হৈছে। যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত আমি 16 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছো। এই 16 নম্বৰ অধ্যায়ৰ বিষয়বস্তু হৈছে 7জন স্বৰ্গদূতে ঈশ্বৰৰ ক্ৰোধৰ বাতিকেইটা পৃথিৱীত বাকী দিয়াৰ কথা। তদুপৰি ষষ্ঠ আৰু সপ্তম বাতিটো বাকী দিয়াৰ মাজৰ বিৰতিৰ কালো ইয়াত আছে। এই কথা আমি আগতে উল্লেখ কৰি আহিছো যে ক্ৰোধৰ পাত্ৰকেইটাই বুজায় পৃথিৱীলৈ অহা ঈশ্বৰৰ বিশেষ সুধ বিচাৰৰ কথা। সেইকেইটা মানুহৰ কুপৰিকল্পনা তথা ছয়তানৰ আঁচনিমতে অহা দুখক্লেশ নহয়, সেইকেইটা ঈশ্বৰৰ পৰা অহা ক্ৰোধ বিচাৰহে। সেই পাত্ৰ বাকী দিয়া হ'ব পৃথিৱীত সেই পশুৰ ৰাজত্ব চলি থকাৰ সময়ত। সেই ঘটনাবোৰৰ সময় অতি চুটি হ'ব আন আন ঘটনাসমূহৰ তুলনাত। এই অধ্যায়ত আমি সুধ বিচাৰ দণ্ডৰ কথা পাওঁ। সেইখিনিৰ চকুত পৰা ধৰণৰ সাদৃশ্য আছে মুচিৰ যোগেদি মিছৰৰ দেশলৈ অহা সেই ভয়াৱহ ক্লেশবোৰৰ সৈতে। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছো। প্ৰকাশিত বাক্য 16 নম্বৰ অধ্যায় 1 নম্বৰ পদ, ইয়াত এনেদৰে লিখা আছে, পাছে মন্দিৰৰ পৰা সেই 7জন দূতক কোৱা এই মহাবাণী শুনিলো, তোমালোকে গৈ ঈশ্বৰৰ ক্ৰোধৰ সেই 7টা বাতি পৃথিৱীত বাকী দিয়া। আমি প্ৰথমতেই এই কথা আকৌ মনত পেলাই ল'ব খুজিছো যে প্ৰভু যীশুখ্ৰীষ্টই সকলো নিয়ন্ত্ৰণ কৰি আছে, তেওঁৰ নিৰ্দেশতেই কথাবোৰ ঘটি আছে। আপোনাৰ নিশ্চয় মনত আছে যে 5 নম্বৰ অধ্যায়ত আমি দেখিছিলো 7টা চাপ থকা সেই পুথিখন মেলিবলৈ কোনো যোগ্য ব্যক্তি পোৱা নগ'ল, কেৱল প্ৰভু যীশুখ্ৰীষ্টইহে সেই চাপবোৰ খুলি পুথিখন মেলিব পাৰিলে, আৰু তেওঁ সেই চাপবোৰ এটা এটাকৈ খোলাৰ লগে লগে এই ঘটনাবোৰ এটা এটাকৈ ঘটা আমি দেখিলো। সেই 7টা চাপে এই 7ৰ শৃংখলাবোৰৰ আৰম্ভণি কৰিলে। এই পুস্তকৰ শেষ পৰ্যন্ত তেওঁই সকলোৰে নিয়ন্ত্ৰণকৰ্তা, তেওঁই জয়যুক্ত হোৱাৰ পথেৰে অগ্ৰসৰ হৈ আছে। ক্ষমতা, গৌৰৱ, মহিমা তেওঁৰেই, আৰু এয়া হৈছে খ্ৰীষ্টক পৰিত্যাগ কৰা জগতৰ ওপৰলৈ তেওঁ পঠিওৱা ক্ৰোধ আৰু দণ্ড। সুধ বিচাৰ দণ্ডবিহাৰ ভাৰ পিতৃ ঈশ্বৰে প্ৰভু যীশুৰ হাততেই গতাইছে। খ্ৰীষ্টই সেই 7জন স্বৰ্গদূতক আদেশ দি পঠিয়াই দিছে পৃথিৱীৰ ওপৰলৈ শেষ ক্ৰোধ দণ্ড আনিবলৈ। এয়া আৰু কোনো বিৰতি, কোনো বিলম্ব বা অৱসৰৰ সময় নহয়, সময় পূৰ হ'ল, আদেশ দিয়া হ'ল, আৰু সেই স্বৰ্গদূত 7জনে সেই আদেশ পালন কৰি ওলাই গ'ল। ঈশ্বৰে যে এদিন এই খ্ৰীষ্টক প্ৰত্যাখ্যান কৰা জগতখন, এই বিদ্ৰোহী জগতখনৰ ওপৰত তেওঁৰ ক্ৰোধ বাকী দিব আৰু এই সভ্যতা ধ্বংস কৰি পেলাব, সেই কথাটো বহুতো মানুহে, আনকি খ্ৰীষ্টীয় বিশ্বাসী মানুহেও মানি ল'ব নোখোজে। কিন্তু প্ৰিয় শ্ৰোতা, আমি বাইবেলখন পঢ়িলেই এই কথা বুজি পাওঁ যে আজি আমি দেখি থকা সকলোবোৰ আচলতে ঈশ্বৰৰ বিচাৰৰ অধীন হৈ আছে। এসময়ত আমাৰ ঠাইবোৰ কি যে সুন্দৰ, পৰিষ্কাৰ, শান্তিপূৰ্ণ আছিল! আজিৰ নিচিনা ধুনীয়া ধুনীয়া অট্টালিকা, গাড়ী মটৰ আদি নাছিল, ধূলি ধোঁৱা প্ৰদূষণ আদিও নাছিল। নিৰ্জন নিৰিবিলি ঠাই আদিলৈ গৈ নিৰাপদে সময় কটাব আমি পাৰিছিলোঁ। কিন্তু আমি সকলোৱে জানো আজিকালি তেনেকুৱা পৰিৱেশ আৰু নাই। মানুহৰ হাতত পৰি প্ৰকৃতিখন লণ্ডভণ্ড হ'ব ধৰিছে, চাৰিওফালে কেৱল প্ৰদূষণ, মানুহৰ মাজতো নানা ধৰণৰ খাম খেয়ালি, বেমেজালি। আমি দেখি থকা সুন্দৰ প্ৰকৃতিখন এদিন ধ্বংস হ'ব, কাৰণ এই সকলোৰে ওপৰত ঈশ্বৰৰ ক্ৰোধ দণ্ড এদিন প্ৰকাশিত হ'ব আৰু সকলোবোৰ এদিন অগ্নিত দগ্ধ হ'ব। আমি এই পৃথিৱীত সঞ্চয় কৰি লাভ নাই। য'ত চোৰেও সিন্ধিদি নিয়ে, মামৰেও খায়, পোক পৰুৱাই কুটি ধ্বংস কৰে। হয়তো আমি বেংকত নিৰাপদে আমাৰ ধন সাঁচি থোৱাই ভাল বুলি ভাবিব পাৰোঁ, কিন্তু সেইবোৰো আমি এদিন হেৰুৱাম, কাৰণ আমি এই পৃথিৱীৰ পৰা একো লৈ যাব নোৱাৰোঁ। মৃত্যুৰ দিনা আমাৰ হাতত আমি একো লৈ যাব নোৱাৰোঁ। সেইদিনা আমি আমাৰ হাত খালী কৰি দিব লাগিব, সকলো এৰি থৈ আমি যাব লাগিব। আমি বাস কৰা এই জগতখন ঈশ্বৰৰ সুদবিচাৰৰ অধীন হৈ আছে। এই কথাটো মানুহে মানি ল'বলৈ টান পায়। মানুহে ভাবি থাকে, ঈশ্বৰ কৰুণাময়, গতিকে এনেকুৱা ভয়ংকৰ কাম তেওঁ কেতিয়াও নকৰিব, তেওঁ মানুহক শাস্তি নিদিব। কিন্তু প্ৰকাশিত বাক্যত আমি তাৰ বিপৰীত কথাটোহে দেখা পাওঁ। দুই নম্বৰ পদ, তেতিয়া প্ৰথমজনে গৈ পৃথিৱীত নিজৰ বাতি বাকি দিলে, তাতে সেই পশুৰ চাপ থকা আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা মানুহবিলাকৰ গাত ক্লেশদায়ক বিষম ঘাঁহ হ'ল। প্ৰতিজন স্বৰ্গদূতে এজন এজনকৈ স্বৰ্গৰ পৰা আহি পৃথিৱীৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ বাকি দিব। ঈশ্বৰৰ অনুগ্ৰহৰ সিংহাসন এৰি থৈ স্বৰ্গদূতকেইজনে এজন এজনকৈ আহিব আৰু পৃথিৱীত ঈশ্বৰৰ ক্ৰোধৰ পাত্ৰ বাকি দিব। প্ৰথমটো ক্ৰোধৰ পাত্ৰৰ কথাকে চাওকচোন, যেন খ্ৰীষ্টাৰীৰ অনুগামীসকলৰ সৈতে ঈশ্বৰে বীজাণুৰেহে যুদ্ধ কৰিব এনেকুৱা অনুমান হয়। শাস্ত্ৰত আমাক এই কথা কোৱা হৈছে যে প্ৰাণীৰ জীৱন থাকে তেজত আৰু মৃত্যু থাকে তেজত। এই বিষম ঘাঁহ হ'ব বুলি যে ইয়াত কোৱা হৈছে, সেই ঘাঁহবোৰ কুষ্ঠৰোগ বা কেঞ্চাৰতকৈ বহুগুণে ভয়াৱহ হ'ব। মানুহে এটা বেমাৰৰ ঔষধ উদ্ভাৱন কৰাৰ লগে লগে পৃথিৱীত আন এটা ভয়াৱহ বেমাৰৰ আৱিৰ্ভাৱ হয়। এইবোৰ আচলতে ঈশ্বৰৰ পৰা অহা অভিশাপ, আৰু এইবোৰৰ যোগেদি ঈশ্বৰে শাৰীৰিকভাৱেই দেখুৱাই দিয়ে যে মানুহ নৈতিকভাৱে সম্পূৰ্ণৰূপে ৰোগীয়া বুলি। এই প্ৰথম বাতিটো বাকি দিয়াৰ লগে লগে মানুহৰ গাত যি ঘাঁ হ'ল, সেইটো মিছৰ দেশৰ ওপৰলৈ অহা সাতোটা ক্লেশৰ ষষ্ঠটো ক্লেশৰ লগত মিলে। এনেকুৱা ধৰণৰ ক্লেশ ভৱিষ্যতে আহিব বুলি মুচিয়ে ভৱিষ্যৎবাণী কৰি থৈছিল, সেইটো এতিয়াও ফলিয়াবলৈ বাকী। আমি দ্বিতীয় বিৱৰণ পুস্তকৰ 28 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত এনেদৰে পাওঁ, কিন্তু মই আজি তোমাক তেওঁৰ যি যি আজ্ঞা আৰু বিধি দিছো সেই সকলোকে পালন কৰি সেইমতে কাৰ্য কৰিবলৈ যদি তুমি তোমাৰ ঈশ্বৰ জিহুৱাৰ বাক্যলৈ কাণ নিদিয়া, তেন্তে এই সকলো হাও তোমাৰ ওপৰত পৰিব আৰু তোমাক ফলিয়াব। তাৰে তালিকাখন আমি বাইবেলত পাওঁ এনেদৰে, জিহুৱাই তোমাক মিছৰীয়া, বিহ, ফুহুৰা, খহু, ফাপৰ আৰু খজুলি এইবোৰ সুস্থ কৰিব নোৱাৰা ৰোগেৰে প্ৰহাৰ কৰিব। দ্বিতীয় বিৱৰণ 28 অধ্যায় 27 নম্বৰ পদ। আৰু এই বেমাৰবোৰ দুৰাৰোগ্য বুলি কোৱা হৈছে, এয়া মুচিয়ে কৰি থোৱা ভাৱবাণী। এতিয়া আমি প্ৰকাশিত বাক্যত দেখিছো যে সেই পশু অৰ্থাৎ খ্ৰীষ্টাৰীৰ চাপ লোৱাসকলৰ গাত বিষম ঘাঁ, অতি বেদনাদায়ক ঘাঁ হ'ব। পশুৰ চাপ নোলোৱাসকলে অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকলে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈ থাকিব সেই পশুৰ দিনত, কিন্তু শেষত পশুৰ চাপ লোৱা লোকবিলাকৰ এনে ভয়াৱহ অৱস্থা হ'ব যেতিয়া ঈশ্বৰৰ ক্ৰোধ নামি আহিব। বহু সময়ত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ জীৱনলৈ ঈশ্বৰে দণ্ড পঠায় ৰোগ ব্যাধি আদিৰ জৰিয়তে, কিন্তু সেই কথা বুজি অনুতাপ কৰি ক্ষমা খুজিলে আমি আৰোগ্যতা লাভ কৰোঁ। কিন্তু সেই মহাক্লেশৰ সময়ত ঈশ্বৰ বিৰোধীসকলৰ ওপৰলৈ নামি আহিব ভয়াৱহ দুৰাৰোগ্য বেমাৰ। তিনি নম্বৰ পদটো পঢ়ি দিছো, দ্বিতীয়জনে সাগৰত নিজৰ বাতি বাকি দিলে, তাতে সেয়ে মৃত লোকৰ তেজৰ নিচিনা হৈ গ'ল, আৰু আটাই জীয়া প্ৰাণী অৰ্থাৎ সাগৰত থকা সকলোৱেই মৰিল। এই ক্লেশটো দ্বিতীয়টো তুৰিধ্বনিৰ সময়ত পৃথিৱীলৈ অহা ক্লেশতকৈ অধিক ভয়াৱহ হ'ব। দ্বিতীয়টো তুৰিধ্বনিত সাগৰৰ কেৱল তিনিভাগৰ এভাগ পানীহে তেজ হৈ গৈছিল, কিন্তু ইয়াত গোটেই সমুদ্ৰ তেজ হৈ যোৱা বুলি আমি পালোঁ, আৰু সেই তেজ মৰা মানুহৰ তেজ। তেজ হৈছে জীৱনৰ প্ৰতীক। আচলতে সমুদ্ৰ হৈছে জীৱনৰ এটা বিশাল আধাৰ। কিন্তু এই উপদ্ৰৱ বা ক্লেশৰ সময়ত তেজ হ'ব মৃত্যুৰ প্ৰতীক, আৰু সমুদ্ৰ হৈ পৰিব মৃত লোকসকলৰ কবৰৰ নিচিনা। সাগৰৰ পৰা আজিকালি শীতল বতাহ বৈ আহে, কিন্তু তেতিয়া সেই বতাহ হৈ পৰিব অসহ্য দুৰ্গন্ধময়। বাণিজ্য অচল হৈ পৰিব, মানুহ কীট পতংগৰ নিচিনাকৈ মৰিব। মিছৰলৈ অহা প্ৰথমটো উৎপাতত নীল নদীৰ পানীবোৰ তেজ হৈ গৈছিল। ইয়াত তেনেকুৱা সাদৃশ্য এটা আমি দেখা পাওঁ। আমি ঈশ্বৰৰ ওপৰত কিমান নিৰ্ভৰশীল সেই কথা আমি বাৰু কেতিয়াবা অনুভৱ কৰোঁনে? বিজুলী, পানী, গেছ আদি আমি বিভিন্ন প্ৰতিষ্ঠানৰ পৰা পাই আছোঁ ধনৰ বিনিময়ত, কিন্তু তেওঁলোকেনো সেইবোৰ ক'ৰ পৰা পায়? আচলতে সেই সকলোবোৰ ঈশ্বৰেই সৃষ্টি কৰা নহয় জানো? ঈশ্বৰে আমাক সূৰ্যৰ পোহৰ দিয়ে, কিন্তু তেওঁক আমি জানো তাৰ বাবে টকা দিওঁ? আমি খোৱা পানীখিনিৰ কাৰণে ঈশ্বৰক টকা দিওঁ জানো? আমি উশাহ লোৱা বতাহৰ কাৰণে? তেওঁ আমাৰ পৰা টকা নিবিচাৰে, তেওঁ অনুগ্ৰহশীল। সকলো লোককে সমানে তেওঁ সেই সকলোবোৰ দি আছে, কিন্তু এদিন তেওঁ সেই অনুগ্ৰহৰ কাল শেষ কৰিব আৰু তেওঁক প্ৰত্যাখ্যান কৰা এই জগতখনৰ বিচাৰ কৰি দণ্ড বিহিব। এতিয়া আমি চাওঁ তৃতীয়টো ক্লেশৰ বাতি বাকী দিয়াৰ কথা, 4-7 পদলৈকে পঢ়িম। তৃতীয়জনে নদী আৰু জলৰ ভুমুকবোৰত নিজৰ বাতি বাকী দিলে, তাতে সেয়ে তেজ হৈ গ'ল। তেতিয়া জলৰ দূতে এই কথা কোৱা শুনিলোঁ, হে বৰ্তমান ভূত আৰু পবিত্ৰজনা, তুমি ন্যায়বান, এইকাৰণে তুমি এনে বিচাৰ আজ্ঞা কৰিলা, কিয়নো তেওঁবিলাকে পবিত্ৰ লোক আৰু ভাৱবাদীসকলৰ ৰক্তপাত কৰিলে, তাতে তুমিও তেওঁবিলাকক পান কৰিবলৈ তেজ দিলা, তেওঁবিলাক তাৰ যোগ্য। পাছে বেদীয়ে এই কথা কোৱা শুনিলোঁ, হয় হে সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ, তোমাৰ বিচাৰ আজ্ঞাবোৰ সত্য আৰু ন্যায়। এইটো সেই তৃতীয়টো তুৰিধ্বনিত হোৱা ক্লেশৰ নিচিনা ক্লেশ, কিন্তু তৃতীয়টো তুৰিধ্বনিত নদী আৰু জলসমূহৰ তিনিভাগৰ এভাগে নষ্ট হৈছিল। ইয়াত কিন্তু সকলোবোৰ পানী নষ্ট হৈ যাব, অৰ্থাৎ পৃথিৱীত খোৱা পানী নোহোৱা হৈ যাব, অৰ্থাৎ অতি অভাৱনীয়ভাৱে মানুহৰ মৃত্যু ঘটিব। ঈশ্বৰে এনে ভয়ংকৰ দণ্ড বিহিব এই পৃথিৱীৰ লোকসমূহৰ ওপৰত, কাৰণ এই পৃথিৱীয়ে ঈশ্বৰ প্ৰেৰিত ভাৱবাদী আৰু পবিত্ৰ লোকসকলৰ ৰক্তপাত কৰি আহিছে আৰু তেতিয়ালৈকে কৰি থাকিব। গতিকে এয়া হ'ব ঈশ্বৰৰ ন্যায় বিচাৰ। এই বেদীয়ে কোৱা কথা মানে স্বৰ্গত বেদীৰ তলত ইতিমধ্যে মানুহৰ হাতত শ্বহীদ হোৱা সাধুসকলে ন্যায় বিচাৰ বিচাৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ কথা বুজোৱা হৈছে। প্ৰকাশিত বাক্য পুস্তকৰেই 6 অধ্যায়ৰ 9-11 পদত আমি এনেদৰে পঢ়িবলৈ পাইছিলোঁ, আৰু যেতিয়া তেওঁ পঞ্চম চাপ মেলিলে, তেতিয়া যিবিলাক ঈশ্বৰৰ বাক্যৰ আৰু নিজে পোৱা সাক্ষ্যৰ কাৰণে হত হৈছিল তেওঁবিলাকৰ জীৱাত্মা বেদীৰ তলত দেখিলোঁ। তেওঁবিলাকে বৰ মাতেৰে ৰিঙিয়াই ক'লে, হে পবিত্ৰ সত্য প্ৰভু, সুধ বিচাৰ কৰিবলৈ আৰু পৃথিৱী নিবাসীবিলাকক আমাৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ তুমি কিমান কাল পলম কৰিবা? তেতিয়া তেওঁবিলাকৰ প্ৰত্যেকজনক বগা বস্ত্ৰ দিয়া হ'ল আৰু তেওঁবিলাকক এই কথা কোৱা হ'ল, তোমালোকৰ যি সহদাস আৰু ভাইবিলাকক তোমালোকৰ নিচিনাকৈ বধ কৰা হ'ব, তেওঁবিলাকৰ সংখ্যা পূৰ নোহোৱালৈকে তোমালোক অলপকাল ক্ষান্ত হোৱা। ইয়াত সেই প্ৰাৰ্থনাৰ উত্তৰ দিয়া হৈছে হাতে কামে। এতিয়া 8-9 পদ দুটা পাঠ কৰি দিছো। চতুৰ্থজনে সূৰ্যৰ ওপৰত নিজৰ বাতি বাকী দিলে আৰু মানুহক জুইৰে তাপিত কৰিবলৈ তেওঁক ক্ষমতা দিয়া হ'ল। তাতে মানুহবিলাকে বৰ তাপেৰে তাপিত হৈ এইবোৰ উৎপাতৰ ওপৰত ক্ষমতা থকা ঈশ্বৰৰ নাম নিন্দা কৰিলে, তেওঁৰ গৌৰৱ স্বীকাৰ কৰিবলৈ মন নাপালতালে। প্ৰভু যীশুৱে সূৰ্য, চন্দ্ৰ আদিত চিন দেখা যাব বুলি আগতেই কৈ থৈছে। আমি এই কথা পাওঁ লোকে লিখা শুভবাৰ্তা 21 অধ্যায়ৰ 25 পদত এনেদৰে, তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব, আৰু পৃথিৱীটো সাগৰ আৰু ঢৌৰ তৰ্জন গৰ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবিলাকৰ ক্লেশ হ'ব। পুৰণি নিয়মৰ পৰা আমি কেইটামান উদ্ধৃতি চাব খুজিছো। প্ৰথমতে চাওঁ দ্বিতীয় বিৱৰণ 32:24। তেওঁবিলাকক ভোকত ক্ষীণাব আৰু বজ্ৰপাতত গ্ৰাসিত হ'ব, দাৰুণ সংহাৰত গ্ৰাসিত হ'ব, পাছে ধূলিত বগাই ফুৰা জন্তুৰ বিষেৰে সৈতে মই তেওঁবিলাকলৈ হিংসক পশুবোৰৰ দাঁত পঠাম। তাৰপিছত যিচয়া 24:6 আমি চাওঁ, ইয়াত লিখা আছে, এই হেতুকে অভিশাপে পৃথিৱীক গ্ৰাস কৰিলে আৰু তাৰ নিবাসীবিলাকক দোষী কৰা হ'ল, এইকাৰণে পৃথিৱীৰ নিবাসীবিলাকক দগ্ধ হ'ল আৰু অতি অলপ লোক অৱশিষ্ট থাকিল। তাৰপিছত আকৌ চাওঁ যিচয়া 42:25, এই নিমিত্তে তেওঁ তাৰ ওপৰত নিজ ক্ৰোধাগ্নি আৰু যুদ্ধৰ প্ৰচণ্ডতা বৰষালে, তাতে সেয়ে তাৰ চাৰিওফালে জ্বলি উঠিল তথাপি সি গম নাপালে, আৰু সেয়ে তাক পুৰিলে তথাপি সি মনোযোগ নকৰিলে। আৰু শেষত আমি চাওঁ মলাখী 4:1, কিয়নো চোৱা সেই যি দিন আহিছে সেয়ে তন্দুৰৰ নিচিনাকৈ জ্বলিব আৰু আটাই গৰ্বী ও দুৰাচাৰী লোকবিলাক নৰাৰ নিচিনা হ'ব। বাহিনীবিলাকৰ যি হোৱাই কৈছে সেই যি দিন আহিছে সেয়ে সিহঁতৰ শিপা কি ডাল একো অৱশিষ্ট নথকাকৈ সিহঁতক পুৰি পেলাব। মুঠতে সেইদিনত মানুহে সূৰ্যৰ তাপত দেই পুৰি মৰিব, কিন্তু ঈশ্বৰে নিজৰ লোকবিলাকক হ'লে বচাব। কিন্তু ইমান প্ৰচণ্ড দুখ যন্ত্ৰণাৰ মাজতো মানুহে ঈশ্বৰৰ প্ৰতি কাতৰোক্তি নকৰি ঈশ্বৰক গালি খপনিহে পাৰিব বুলি ইয়াত কোৱা হৈছে। মানুহৰ অন্তৰ যে কিমান কঠিন হ'ব পাৰে তাৰ এয়েই প্ৰমাণ। কঠোৰ শাস্তিয়েও মানুহৰ অন্তৰ সলাব নোৱাৰে যদিহে মানুহে খ্ৰীষ্টক গ্ৰহণ কৰি আত্মিকভাৱে নতুন জন্ম নলয়। 10:11 পঞ্চমজনে পশুৰ সিংহাসনৰ ওপৰত নিজৰ বাতি বাকি দিলে, তাতে তাৰ ৰাজ্য আন্ধাৰময় হ'ল, আৰু তেওঁবিলাকে বেদনাৰ কাৰণে নিজ নিজ জীৱা কামুৰিলে, আৰু নিজ নিজ বেদনা আৰু ঘাঁবোৰৰ কাৰণে স্বৰ্গৰ ঈশ্বৰক নিন্দা কৰিলে, নিজ নিজ কৰ্মৰ পৰা মন নাপালতালে। সেই পশুৰ ৰাজ্য অন্ধকাৰময় হ'ল। সেই অন্ধকাৰ হ'ব অতি আচৰিত ধৰণৰ অন্ধকাৰ। সূৰ্যৰ পৰা প্ৰচণ্ড তাপ আহিব, কিন্তু পৃথিৱীখন হৈ পৰিব অন্ধকাৰময়। মিছৰ দেশতো ঠিক এনেকুৱা ধৰণৰ ক্লেশ আহিছিল বুলি আমি যাত্ৰা পুস্তকত পঢ়ি আহিছো। মানুহবোৰে শাস্তি পায়ো কিন্তু অনুতাপ নকৰিব। এই দুখ ক্লেশ অতি অসহনীয় হলেও মানুহবোৰে কিন্তু ঈশ্বৰৰ কাষ নাচাপি ঈশ্বৰ নিন্দাহে কৰিব। ইয়াৰ পৰা আমি দুটা কথা স্পষ্টভাৱে দেখা পাওঁ। প্ৰথমটো হৈছে ঈশ্বৰে পৃথিৱীলৈ যে তেওঁৰ ক্ৰোধ, তেওঁৰ দণ্ড, অভিশাপ পঠিয়াব সেইটো সম্পূৰ্ণ যুক্তিসংগত, কাৰণ তেওঁ ন্যায়বান। আমি মনত ৰখা উচিত প্ৰভু যীশু ন্যায় বিচাৰকৰ্তা, তেওঁ বিচাৰকৰ্তা, গতিকে শাস্তি দিয়াৰ ক্ষমতা তেওঁৰেই হাতত আছে। মানুহবোৰ ঈশ্বৰ নিন্দুক, গতিকে নিশ্চয় শাস্তি পোৱাৰ যোগ্য। দ্বিতীয়তে, কিন্তু সেই সকলো দুখ ক্লেশ সত্ত্বেও মানুহবোৰে অনুতাপ নকৰিব, ঈশ্বৰৰ প্ৰতি বাধ্যতা প্ৰদৰ্শন নকৰিব। এই বিষয়ে পাচনি পৌলে এনেদৰে লিখি থৈ গৈছে, নাইবা ঈশ্বৰৰ অনুগ্ৰহে মন পালটাবলৈ তোমাক যে উদগাইছে তাক নাজানি তুমি তোমাৰ অনুগ্ৰহ, ধৈৰ্য আৰু চিৰসহিষ্ণুতাৰূপ ধন হেয়জ্ঞান কৰিছানে? কিন্তু তোমাৰ কঠিনতাৰ আৰু খেদহীন হৃদয়ৰ দৰে ঈশ্বৰৰ ন্যায় বিচাৰ প্ৰকাশ আৰু ক্ৰোধৰ দিনলৈকে নিজলৈ ক্ৰোধ সাঁচিছা। ৰুমিয়া 2:4-5। প্ৰিয় শ্ৰোতা, আমি বাৰু ঈশ্বৰৰ পৰা কিবা শাস্তি পালে কেনেকুৱা প্ৰতিক্ৰিয়া দেখুৱাওঁ? আমি আমাৰ ভুল স্বীকাৰ কৰি ঈশ্বৰৰ পৰা ক্ষমা বিচাৰোঁনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
Jesus.